গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ফুজিৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আজি ফুজিৰ 11 বজাতে আকাশবাণী ওপৰতে মন কী বাত কাৰ্যক্ৰমটি দেশ আৰু বাহাৰ দেশতে থাকিয়া মানুহখন লগতে তিয় লগা ভাৱনা বিচাৰ বাতি দিবলৈ আছে। এইটোবাৰ এইটো মান্থলি ৰেডিঅ' প্ৰগ্ৰাম লগা 117th এপিছড হবলৈ আছে। এইটোকে আকাশবাণী আৰু দূৰদৰ্শন লগা পুৰা নেটৱৰ্ক, AIR নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতে ব্ৰডকাষ্ট কৰি দিয়া হ'ব। এইটোকে AIR নিউজ, DD নিউজ, PMO আৰু ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্ট্ৰী লগা ইউটিউব চেনেলছবিলাক টিভি লাইভ ষ্ট্ৰীম কৰি দিয়া হ'ব। আকাশবাণীৰ পৰা হিন্দী ব্ৰডকাষ্ট পাছতে লগে লগে ৰিজনেল ভাষাবিলাকতে এইটো প্ৰগ্ৰাম ব্ৰডকাষ্ট কৰি দি থাকিব। স্পিয়াৰ কৰ্ছ আৰু অৰুণাচল পুলিচ নিচেতে ছেকুৰিটি ফৰ্চেছ পৰা যোৱাকালি অৰুণাচল প্ৰদেশ লগা চাংলাং ডিষ্ট্ৰিক্টে মিয়াও বিজয়নগৰ ওচৰতে আম জাগা পৰা এটা ডাঙৰ মাত্ৰাতে হাথিয়াৰবিলাক বাৰামাদ কৰি লৈছে। এইটো জইণ্ট অপাৰেশ্যন সময়তে MS-27 ওচৰতে বেলেগ বেলেগ জাগাবিলাক পৰা পূৰাপুৰি 10টা MQ-Type 81 এছল্ট ৰাইফলছবিলাক বাৰামাদ কৰি লৈছে, যোনটো হালি সময়তে ছাউথ অৰুণাচলতে এটা চপৰা ডাঙৰ বাৰামাদবিলাকতে আছে। এইটো হাথিয়াৰবিলাকে ফৰেষ্ট জাগা ভিতৰতে লুকাই ৰাখি দি কিনা থাকিছিলে। চাংলাং ডিষ্ট্ৰিক্টে কাম কৰি থকা ডাঙৰ ইনচাৰ্জেঞ্চ গ্ৰুপবিলাক পৰা যোৱা 6 মহিনাৰ পৰা বেছি সময়ৰ পৰা এইটো হাথিয়াৰবিলাকে বিচাৰি থাকিছিলে। এইটো আৰোপ আছে কি ইষ্টাৰ্ণ নাগা নেশ্যনেল গভৰ্ণমেণ্ট পৰা যোৱা চালতে টিয়খান লগা চেৰেণ্ডাৰ আগেতে এইটো হাথিয়াৰবিলাক মাটিৰ ভিতৰতে লুকাই দি কিনা ৰাখি দিছিলে। ৰেইন ইন ৱৰ্ল্ড চেছ চেম্পিয়ন গুকেশ ডি পৰা যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে লগ কৰিছিলে। এটা ছচিয়েল মিডিয়া পষ্টে প্ৰধানমন্ত্ৰীৰ পৰা তেওঁ লগা আত্মবিশ্বাস সঁচাতে প্ৰেৰণাজনক আছে বুলি গুকেশ ডি লগা মজবুত ইৰাদা আৰু ডেডিকেশ্যন লগা প্ৰশংসা কৰি দিছে। তেওঁ পৰা কৈছে য়াংগেষ্ট ৱৰ্ল্ড চেম্পিয়ন বনি যাবলৈ গুকেশ লগা প্ৰিডিকশ্যন এতিয়া সঁচাতে চাবিত হৈ যাইছে, যোনটো নিমিত্তে তেওঁ লগা কচিছবিলাক কাৰণে ধন্যবাদ আছে। প্ৰধানমন্ত্ৰীৰ পৰা এইটো বুলি কৈ দিছে কি গুকেশ লগতে তেওঁ লগা বাতচিত য়োগা আৰু মেডিটেশ্যন লগা বদলি কৰি দিবলৈ পাৰিয়া ক্ষমতাবিলাক ওপৰতে থাকিছিলে। মজবুত সহযোগ কাৰণে গুকেশ লগা আমা বাবা লগা প্ৰশংসা কৰি দি কিনা শ্ৰীমোদীৰ পৰা জোৰ দি কৈছে কি প্ৰত্যেকজন এথলিট লগা কামিয়াবিদে পেৰেণ্টছ খান পৰা এটা ডাঙৰ জিম্মেদাৰী উঠাই দিয়ে। ৰাছিয়ান প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন পৰা ৰাছিয়ান এয়াৰ স্পেচতে এটা কমাৰ্চিয়েল প্লেন গিৰি যাওঁতে 38জন মানুহখন মৰি যোৱা ওপৰতে আজাৰবাইজান লগা প্ৰেছিডেণ্ট ইলহাম আলিয়েভ লগতে দুখ ভাৱনা জনাই দিছে। হৈলিবি শ্ৰীপুটিন পৰা এইটো ঘটনাৰ কাৰণে ৰাছিয়া জিম্মেদাৰ আছে বুলি কৈ দিয়া নাই। শ্ৰীপুটিন আৰু শ্ৰী আলিয়েভ মাজতে এটা ফোন কল পাছতে ক্ৰেমলিন পৰা কৈছে ৰাছিয়ান প্ৰেছিডেণ্ট পৰা এইটোকে এটা দুখ কৰি দিয়া ঘটনা বুলি জনাই দিছে, যোনটো ইউক্ৰেইনিয়ান ড্ৰোন হামলাবিলাকে ৰাছিয়ান এয়াৰ ডিফেন্স ছিষ্টেম পৰা ৰখাই দিবলৈ কচিছ কৰি দিয়া সময়তে হৈ যোৱা আছে বুলি কৈ দিছে। আগতে কিছুমান ছচিয়েল মিডিয়া আউটলেটছ পৰা খবৰ দিছে কি এইটো প্লেন চেচেনিয়াতে লেণ্ড কৰিবলৈ কচিছ কৰি থকা সময়তে ৰাছিয়ান এয়াৰ ডিফেন্স ছিষ্টেম পৰা টাৰ্গেট কৰি দিয়া নিমিত্তে কেচপেন চি ওপৰতে উৰি যাবলৈ মজবুৰ হৈছিলে আৰু এইটো কাজাখস্তানতে ক্ৰেছ হৈ যাইছে, যোনটোতে থাকিয়া 67জন পেছেঞ্জাৰ্ছ মাজতে 38জন মৰি যাইছে। ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলতে আজি শাম 7:00 বজাতে জামছেদপুৰ ফুটবল ক্লাব পৰা কেৰালা ব্লাষ্টাৰ্ছ FC-কে সামনা কৰিবলৈ আছে। এইটো ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল মেচতে যোৱাকালি GMC বালায়োগী ষ্টেডিয়ামতে হায়দৰাবাদ FC আৰু ইষ্ট বেংগলৰ মাজতে খেলাতে 1-1 লগা এটা ড্ৰতে শেষ হৈ যাইছিলে। পহিলা হাফতে কোনোবি গ'ল নাযা পাছতে ইষ্ট বেংগলৰ পৰা 64th মিনিটতে এইটো ডেডলককে ভাঙাই দিছিলে, যেতিয়া জেকচন চি পৰা এটা গ'ল দিছিলে। হায়দৰাবাদ FC লগা মনোজ মহম্মদ পৰা ফাইনেল মিনিটতে এটা গ'ল দি কিনা মেচকে ড্ৰতে আনি দিছিলে। ইষ্ট বেংগলৰ পৰা 5টা লীগ মেচতে 4টা জিতি লৈ কিনা আছে। অডিশা FC বিৰুদ্ধে মাতুন একটা গেম হাৰি যাই কিনা আছে। এইটো বদলিতে হায়দৰাবাদ FC পৰা এইটো ছিজনতে মাতুন 2টা জিত হাসিল কৰি লৈ কিনা আছে। এইটো দিন লগা দুচৰা মেচতে বেংগালুৰু FC পৰা চেন্নাইন FC-কে চেন্নাইতে 4-2 পৰা হাৰাই দিছিলে। ৰায়ন উইলিয়ামছ আৰু সুনীল ছেত্ৰী পৰা 2 বাৰ স্কৰ কৰি দিছে, যেতিয়া লালদিন লিয়ানা পৰা 1টা গ'ল দি কিনা টেলিকে বঢ়াই দিছিলে। যোৱা কালি ৰাতিতে ৰুৰকিলা অডিশাতে খেলা হকী ইণ্ডিয়া লীগ লগা ইনগ্ৰেল মেচতে দিল্লী এছ জি পাইপাৰ্ছ পৰা গনাচিকাকে একটা শ্বুট আউটে 4-2 পৰা হাৰাই দিছিলে। এইটো মেচ 2-2 লগা ড্ৰতে শেষ হৈ যোৱাৰ পাছতে এইটো শ্বুট আউট থাকিছিলে। এইটো লগতে আজি ফুজিৰ লগা নাগামিজ খবৰ শেষ কৰি আছে। চাম 7:10 চাম লগা নাগামিজ খবৰ শুনিবলৈ পাৰিব। আপনিখান সব লগা দিন ভাল হব বুলি আশা কৰি আছে।